৩৬ নম্বৰ ফটোক খিস্তলা শৰীৰ আমলা শৰীৰে বেক অংগ পতংগ গিলালে নিজৰ নিজৰ কাম আছে। চুগৰে চাবাগে, কাণ দে শুনিবগে, মুখ দে কথা কবগে আৰু খাবাগে। শৰীৰে বিভাগ অংগ পতংগ গিলা একেলগে কাম কৰে। যদি এগৰা অংগৰে দুখ পায় বা আঘাত পায়, বেক গাঁৱৰ কষ্ট পায়। ঈশ্বৰে কৈছে, বিশ্বাসীগুলো এগৰা শৰীৰে অংগ পতংগ জাগে মন্দুলিকে কয়, ও শৰীৰে মাথা হৈছে যীশু। হবালা বিশ্বাসীলৰ কাৰণে ঈশ্বৰে কাম কৰে। হুবৈ নিশ্চয় প্ৰভু যীশুলৈ গৌৰৱলাৰ কাৰণে কাম কৰিব লাগিব। বেগ গাঁৱৰা বলৱন্ত কৰিবগে হুবৈ বিশ্বাসীগুলো এজন আৰেকজনকে প্ৰেম কৰে, একেলগে কাম কৰিব লাগে, নহলে খ্ৰীষ্টৰ শৰীৰে কষ্ট পাব।